وَإِذْ بَوَّأْنَا لِإِبْرَاهِيمَ مَكَانَ الْبَيْتِ أَلَّا تُشْرِكْ بِي شَيْئًا وَطَهِّرْ بَيْتِيَ لِلطَّائِفِينَ وَالْقَائِمِينَ وَالرُّكَّعِ السُّجُودِ
أرو اسم الالقرى جتيا مي إبراهيم ربابي কাবা ঘৰৰ স্থান নিৰ্ধাৰণ কৰি দিছিলোঁ। তেতিয়া কৈছিলোঁ, মোৰ লগত আন কাকো অংশী স্থাপন নকৰিবা আৰু মোৰ ঘৰখনক তাৱাফকাৰীসকলৰ বাবে, চালাত আদায়কাৰীসকলৰ বাবে আৰু ৰুকু সাজদাকাৰীসকলৰ বাবে পবিত্ৰ কৰি ৰাখিবা।